ৰোমিয়াসকলৰ পুথিপত্ৰ 5 অধ্যায়। এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ। ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰ আছোঁ, ইয়াতে আমি আনন্দ কৰোঁ। এই ভাৰসালৈ এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হ'ম। অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ কষ্টৰ মাজতো আমি উল্লাস কৰোঁ, কিয়নো আমি জানো যে এই সকলো দুখ কষ্টই আমাক ধৈৰ্যৰ পথত আগবঢ়াই লৈ যায়। ধৈৰ্যই ব্যক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায়। সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকী দিয়া হৈছে। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰাসকলৰ কাৰণে আপোন প্ৰাণ দিলে। ধাৰ্মিক লোকৰ কাৰণে কোনো এজনে প্ৰাণ নিদিয়ে। সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনোজনৰ সাহ থাকিব পাৰে, কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে। কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰৰ সৈতে মিলন হ'লোঁ, তেনেহ'লে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম। অকল সেয়ে নহয়, যিজনৰ যোগেদি আমি ঈশ্বৰৰ সৈতে এতিয়া মিলন হ'ব পাৰিলোঁ, সেইজন প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাস কৰি আছোঁ। আদমৰ লগত খ্ৰীষ্টৰ তুলনা। এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যু আহিল, আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ'ল। কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল, কিন্তু য'ত বিধান নাই তাত পাপকো গণনা কৰা নাযায়। তথাপি যিসকলে আদমৰ আজ্ঞা উলংঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মুচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল। সেই আদম আহিবলগীয়াজনৰ প্ৰতিৰূপ আছিল, কিন্তু অপৰাধ যেনেকুৱা, অনুগ্ৰহৰ বৰ তেনেধৰণৰ নহয়। কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ'ল, তেনেহ'লে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান, সেয়ে যীশুখ্ৰীষ্টত অনেকলৈ উপচি পৰিল। পাপ কৰা এজনৰ দ্বাৰাই যেনে হ'ল অনুগ্ৰহৰ দান, তেনে নহয়। কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ'ল, কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কাৰণ এজনৰ অপৰাধত যদি এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহ'লে যিসকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেইজন যীশু খ্ৰীষ্ট। এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ'ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ'ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ'ব। ইয়াৰ বাহিৰেও অপৰাধ অধিক হ'বলৈ বিধান সোমাই আহিল, কিন্তু যি ঠাইত পাপ অধিক হ'ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল। সেইকাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়।